فلما رأى قميصه قد من دبر قال إنه من كيدكن إن كيدكن عظيم.
এতেকে মহিলাগৰাকী স্বামীয়ে যেতিয়া দেখিলে যে ইউসুফৰ চোলা পিছফালৰ পৰা ফলা হৈছে তেতিয়া তেওঁ ক'লে নিশ্চয় এইটো হৈছে তোমালোকৰ নাৰীসকলৰ চলনা নিশ্চয় তোমালোকৰ চলনা অতি সাংঘাতিক